লেবিয়া পুস্তক 23 অধ্যায় পর্ব আৰু প্ৰায়চিত্তৰ দিনৰ বিষয়ে যিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কথা কোৱা, তেওঁলোকক এই কথা কোৱা যে তোমালোকে যিহুৱাৰ যি সকলো পৰ্ব পবিত্ৰ সভা বুলি ঘোষণা কৰিবা, মোৰ সেইবোৰ পৰ্ব এই ছদিনৰ কাম কৰা যাব, কিন্তু সপ্তম দিন বিশ্ৰাম দিন, অৰ্থাৎ সম্পূৰ্ণ বিশ্ৰামৰ, সেইদিনা পবিত্ৰ সভা হ'ব। সেইদিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা, সেয়ে তোমালোক থকা সকলো ঠাইতে যিহুৱাৰ উদ্দেশ্যে বিশ্ৰাম দিন হ'ব। যিহুৱাৰ যিবোৰ পৰ্ব, যিবোৰ পবিত্ৰ সভা তোমালোকে নিজ নিজ নিৰূপিত সময়ত ঘোষণা কৰিবা, সেইবোৰ এই প্ৰথম মাহৰ চতুৰ্দশ দিনা সন্ধ্যা সময়ত যিহুৱাৰ উদ্দেশ্যে নিষ্ঠাৰ পৰ্ব হ'ব, আৰু সেই মাহৰ পঞ্চদশ দিনা যিহুৱাৰ উদ্দেশ্যে খমীৰ নিদিয়া পিঠা উৎসৱ হ'ব। তোমালোকে সাতদিন ধৰি খমীৰ নিদিয়া পিঠা ভোজন কৰিবা। প্ৰথম দিনা তোমালোকৰ পবিত্ৰ সভা হ'ব, সেইদিনা তোমালোকে কোনো ব্যৱসায়ৰ সাধাৰণ কৰ্ম নকৰিবা, কিন্তু সাতদিন যিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা। সপ্তম দিনা পবিত্ৰ সভা হ'ব, সেইদিনা তোমালোকে কোনো ব্যৱসায়ৰ সাধাৰণ কৰ্ম নকৰিবা। পাছে যিহুৱাই মুচিৰ সৈতে কথা পাতি এইদৰে ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, মই তোমালোকক যি দেশ দিম, সেই দেশত সোমালে তোমালোকে যেতিয়া তাত শস্য দাবা, তেতিয়া তোমালোকে দোৱা শস্যৰ আগভাগ বুলি এডাঙৰি পুৰোহিতৰ গুৰিলৈ আনিবা। তোমালোকে গ্ৰহণীয় হ'বৰ বাবে তেওঁ যিহুৱাৰ আগত সেই ডাঙৰি দোলাব, বিশ্ৰামবাৰৰ পাছদিনাখনত পুৰোহিতে তাক দোলাব, আৰু যিদিনা তোমালোকে সেই ডাঙৰি দোলাবা, সেইদিনা যিহুৱাৰ উদ্দেশ্যে হোমৰ অৰ্থে এটা এবছৰীয়া নিঘুনি মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা। তাৰ ভক্ষ্য নৈবেদ্য ঐফাৰ দহ ভাগৰ দুভাগ তেল মিহলোৱা মিহি আটাগুৰি, সেয়ে যিহুৱাৰ উদ্দেশ্যে হুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ হ'ব। আৰু তাৰ পেয় নৈবেদ্য এক হীন দাক্ষাৰক চাৰিভাগৰ এভাগ হ'ব। আৰু তোমালোকে নিজ ঈশ্বৰৰ উদ্দেশ্যে এই উপহাৰ ননা দিনলৈকে পিঠা বা ভজা শস্য বা চিঙা নতুন চেউ ভোজন নকৰিবা। তোমালোকে থকা আটাই ঠাইতে এয়া পুৰুষানুকৰ্মে পালন কৰিবলগীয়া চিৰকলীয়া বিধি। সেই বিশ্ৰামবাৰৰ পাছদিনাৰ পৰা দুলনীয় নৈবেদ্য স্বৰূপে ডাঙৰি অনা দিনৰ পৰা তোমালোকে পুৰা হাত বিশ্ৰামবাৰ লেখ কৰিবা। এইদৰে সপ্তম বিশ্ৰামবাৰৰ পাছদিনালৈকে তোমালোকে পঞ্চাছ দিন লেখ কৰিবা, আৰু তেতিয়া যিহুৱাৰ উদ্দেশ্যে নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা। তোমালোকে থকা ঠাইৰ পৰা দুলনীয় নৈবেদ্যৰ অৰ্থে ঐফাৰ দহ ভাগৰ দুভাগ দুটা পিঠা আনিবা। সেইবোৰ মিহি আটাইগুৰিৰে যুগুত কৰা আৰু খমীৰ দি তন্দুৰত তাও দিয়া হ'ব লাগে। সেইবোৰ যিহুৱাৰ উদ্দেশ্যে প্ৰথমে পকা শস্যৰ আগভাগ হ'ব। আৰু তোমালোকে সেই দুটা পিঠাৰ লগত সাতোটা এবছীয়া নিঘুণ মেৰ পোৱালি আৰু এটা দমৰা গৰু আৰু দুটা মতা মেৰ উৎসৰ্গ কৰিবা। সেইবোৰৰ নিজ নিজ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যৰ সৈতে সেইবোৰ যিহুৱাৰ উদ্দেশ্যে হোম বলি, যিহুৱাৰ উদ্দেশ্যে হুঘ্ৰাণ দিয়াৰ অগ্নিকৃত উপহাৰ হ'ব। আৰু তোমালোকে পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আৰু মংগলাৰ্থক বলিৰ কাৰণে দুটা এবছৰীয়া মতা মেৰচাক পোৱালি উৎসৰ্গ কৰিবা। আৰু পুৰোহিতে সেই প্ৰথমে পকা শস্যৰ পিঠাৰে সৈতে যিহুৱাৰ আগত দুলনীয় নৈবেদ্য স্বৰূপে সেইবোৰ দোলাব, আৰু মেৰ পোৱালি দুটাৰে সৈতে পুৰোহিতৰ কাৰণে যিহুৱাৰ উদ্দেশ্যে পবিত্ৰ হ'ব। আৰু সেইদিনা তোমালোকে ঘোষণা কৰিবা, তোমালোকৰ পবিত্ৰ সভা হ'ব, আৰু তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা, এয়ে তোমালোকে থকা সকলো ঠাইতে পুৰুষানুকৰ্মে পালন কৰিবলগীয়া সদাকালৰ বিধি। আৰু তোমালোকে নিজ নিজ ভূমিত উৎপন্ন হোৱা শস্যৰ দাবৰ কালত খেতিৰ চুকত থকা শস্য সম্পূৰ্ণৰূপে নথকাকৈ নাদাবা, আৰু তোমাৰ খেতি এৰি যোৱা শস্য নুবুতুলিবা। তুমি সেইবোৰৰ দুখীয়া আৰু বিদেশীৰ কাৰণে এৰি যাবা, মই তোমালোকৰ ঈশ্বৰ যিহুৱা। পাছত যিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, সপ্তম মাহৰ প্ৰথম দিনা তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ দিন, শিঙা বজাই সোঁৱৰণ কৰোৱা দিন আৰু পবিত্ৰ সভা হ'ব। সেইদিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা আৰু তোমালোকে যিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা। তাৰ পাছত যিহুৱাই মুচিক ক'লে, সেই সপ্তম মাহৰ দশম দিন অৱশ্যে প্ৰায়চিত্ৰৰ দিন হ'ব, সেইদিনা তোমালোকে যিহুৱাৰ উদ্দেশ্যে পবিত্ৰ সভা পালন কৰিবা। তোমালোকে উপবাস ৰাখিবা আৰু যিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা, আৰু সেইদিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা, কিয়নো তোমালোকৰ ঈশ্বৰ যিহুৱাৰ আগত তোমালোকক প্ৰায়চিত্ৰ কৰিবলৈ সেয়ে প্ৰায়চিত্ৰৰ দিন হ'ব। কিয়নো যিকোনোৱে সেইদিনা উপবাস নাৰাখে তেওঁক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব, আৰু যিকোনো লোকে সেইদিনা কোনো প্ৰকাৰৰ কাম কৰিব মই তেওঁক তেওঁলোকৰ মাজৰ পৰা বিনষ্ট কৰিম। তোমালোকে সেইদিনা কোনো প্ৰকাৰৰ কাম নকৰিবা, এইটো তোমালোকৰ সকলো নিবাসৰ ঠাইত পুৰুষানুকৰ্মে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি। সেইদিনা তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ দিন হ'ব, সেই মাহৰ নৱম দিনা তোমালোকে উপবাস ৰাখিবা আৰু সন্ধ্যা সময়ত এক সন্ধ্যাৰ পৰা আন সন্ধ্যালৈকে তোমালোকে তোমালোকৰ সেই বিশ্ৰাম দিন পালন কৰিবা। আৰু যিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, সেই সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাত দিনলৈকে যিহুৱাৰ উদ্দেশ্যে পজা পৰ্ব হ'ব। প্ৰথম দিনা পবিত্ৰ সভা হ'ব, সেইদিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা। তোমালোকে সাত দিনালৈকে যিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা। অষ্টম দিনা তোমালোকৰ পবিত্ৰ সভা হ'ব আৰু তোমালোকে যিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা। সেয়ে ধৰ্ম সভা, সেইদিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা। অগ্নিকৃত উপহাৰ অৰ্থাৎ হোম বলি, ভক্ষ্য নৈবেদ্য, মংগলাৰ্থক বলি আৰু পেয় নৈবেদ্য নিজ নিজ দিন উৎসৰ্গ কৰিবলৈ তোমালোকে পবিত্ৰ সভা বুলি ঘোষণা কৰিবলগীয়া যিহুৱাৰ পৰ্ব এইবোৰ। যিহুৱাৰ বিশ্ৰাম বাৰবোৰৰ বাহিৰে আৰু তোমালোকে যিহুৱাৰ উদ্দেশ্যে যি যি দান দিয়া প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে আৰু ইচ্ছামতে এনেই দিবৰ অৰ্থে যিহুৱাৰ উদ্দেশ্যে তোমালোকে যি যি উপহাৰ দিয়া সেইবোৰৰ কাৰণে এই পৰ্ববোৰ পালন কৰিবা। ভূমিত উৎপন্ন হোৱা শস্য চপোৱাৰ পাছত সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাত দিন তোমালোকে অৱশ্যে যিহুৱাৰ উদ্দেশ্যে পজা পৰ্ব পালন কৰিবা। প্ৰথম আৰু অষ্টম দিন সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম দিন হ'ব, আৰু প্ৰথম দিনা তোমালোকে শুৱনি গছৰ গুটি, খাজুৰ গছৰ পাত, ঘনপতীয়া গছৰ ডাল আৰু জুৰিৰ পাৰত থকা বাইচি গছলৈ তোমালোকৰ ঈশ্বৰ যিহুৱাৰ আগত সাত দিন আনন্দ কৰিবা। আৰু তোমালোকে বছৰে বছৰে সাত দিন যিহুৱাৰ উদ্দেশ্যে সেই উৎসৱ পালন কৰিবা। এয়ে তোমালোকৰ পুৰুষানুকৰ্মে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি। সপ্তম মাহত তোমালোকে সেই উৎসৱ পালন কৰিবা। তোমালোকে সাত দিন সৰু পজাত বাস কৰিবা। ইজৰাইল বংশত উপজা সকলোৱে সাত দিন সৰু প্ৰজাত বাস কৰিব, কিয়নো যি বিষয়ে তোমালোকৰ ভাবি বংশই যেন জানে যে মই কিদৰে ইজৰাইলৰ সন্তানসকলক মিছৰ দেশৰ পৰা উলিয়াই অনা সময়ত পজাত বাস কৰাইছিলোঁ, মই তোমালোকৰ ঈশ্বৰ যিহুৱা। তেতিয়া মুচিয়ে ইজৰাইলৰ সন্তানসকলক যিহুৱাৰ সকলো পৰ্বৰ কথা এইদৰে জনালে।